32 নং ছবি পৰীক্ষা। এই ছবিখনত এজন মানুহে যীশুৰ পাছত নচলিবলৈ পৰীক্ষিত হোৱা দেখুৱাইছে। চৈতানে আমাক ঈশ্বৰক পাহৰাবলৈ আৰু সদায় টকা পইচা, কাপোৰ, বিড়ি, চিগাৰেট, অবৈধ কাম আৰু মদপি আদিৰ পাছত চলাবলৈ বিচাৰে। চৈতানে কয় যে এইবিলাক বস্তুৱেহে আমাক সুখী কৰিব, কিন্তু সি এজন মিছলীয়া, আমাক ঠগাই বিনষ্ট কৰিবলৈ বিচাৰে। বিশ্বাসীয়ে পৰীক্ষাক প্ৰতিৰোধ কৰিব পাৰে যেতিয়া তেওঁ যীশুলৈ চায় আৰু তেওঁৰ অনুগামী হয়।